চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তিবচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰো মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এই বুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহলে আজিয়ে লিখিবচোন। আৰু যদিহে আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহলে আপোনাক ধন্যবাদ জনাইছো আৰু আগলৈকো চিঠি লিখি থাকিবলৈ অনুৰোধ কৰিছো। আমাৰ ঠিকনা
ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন, টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো আৰু আমি ইতিমধ্যে বহুদূৰ আগবাঢ়ি আহিলো। যোৱা অনুষ্ঠানত আমি এই আদিপুস্তকৰ 48 নম্বৰ অধ্যায়ৰ পৰা চাইছিলো, গতিকে আজি আমি 49 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছো। আশা কৰো আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰো। স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰো। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, বাইবেলৰ আদিপুস্তকৰ এই 49 নম্বৰ অধ্যায়টো আন এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়, কাৰণ এইটো হৈছে বৃদ্ধ যাকোবৰ মৰণসজ্জাৰ দৃশ্য। আচলতে আগৰ অধ্যায়টোত আমি তেওঁক মৃত্যুসজ্জাতেই দেখিছিলো। তেওঁ শৰীৰত শক্তি গোটাই লৈ বিচনাত বহি যোচেফৰ পুতেক দুজনক আশীৰ্বাদ কৰিছিল। সেই সাক্ষাতৰ পাছত জাকুবৰ বাকী পুতেককেইজনো সোমাই আহিল, আৰু এতিয়া তেওঁৰ চাৰিওপিনে তেওঁৰ আটাই বাৰজন পুত্ৰ। তেওঁলোক প্ৰতিজনৰ বাবে তেওঁৰ একোটা বিদায় বাৰ্তা আছিল। তেওঁ একেবাৰে জ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি তালিকাৰ তললৈকে নামি গৈছে। কোনো এজন মানুহে তেওঁৰ মৃত্যুসজ্জাত কোৱা যিকোনো কথা গুৰুত্বপূৰ্ণ, কাৰণ যদিহে মানুহে কেতিয়াবা সঁচা কথা কয়, মৃত্যুসজ্জাতেই কয়। এই মৃত্যুসজ্জাৰ পৰা দিয়া বাৰ্তাটো অলপ নাটকীয়, কাৰণ ই হৈছে ভাৱবাণীমূলক। ইয়াত জাকুবৰ বাৰজন পুত্ৰ একোটা ফৈদ হোৱাৰ পাছত কি হ'ব সেই কথাটো কোৱা হৈছে। সেই সময়ত যিটো কথা ভাৱবাণীমূলক আছিল তাৰ বেছিভাগ কথাই এতিয়া ইতিহাস হ'ল, কাৰণ সেইবোৰ কথা ফলিয়াই গ'ল। এইটো জাকুবৰ জীৱনত বিশ্বাসৰ আন এটা উদাহৰণ দেখা পোৱাৰ আমাৰ শেষ সুবিধা। তেওঁ নিজৰ পুতেক বাৰজনক কৈ আছে, তেওঁলোক বাৰটা ফৈদ হ'ব আৰু কণান দেশত থিতাপি ল'ব। কি যে বিশ্বাস! আমি মনত ৰখা উচিত যে সেই সময়ত কণান দেশত কণানিয়াবিলাকেহে বাস কৰি আছিল, আৰু জাকুবৰ পৰিয়ালটো অস্থায়ীভাৱে মিছৰ দেশত অতি আৰামেৰে বাস কৰি আছিল। এতিয়া বাইবেলৰ পৰা পাঠ কৰি দিম, 49 নম্বৰ অধ্যায়ৰ 1 নম্বৰ পদ। পাছে জাকুবে তেওঁৰ পুত্ৰবিলাকক মাতি ক'লে, তোমালোক গোট খোৱা, আগলৈ তোমালোকৰ যি যি ঘটিব তাক মই তোমালোকক জনাওঁ। আমি ইয়াত এটা অতি গুৰুত্বপূৰ্ণ উক্তি পাইছো। আমি এই কথা দেখিবলৈ পাম যে বাইবেলত কিছুমান বিশেষ ধৰণৰ উক্তি বাৰে বাৰে ব্যৱহাৰ কৰা হৈছে। তাৰে এটা বাক্যাংশ ইয়াতেই পাওঁ, সেইটো হৈছে ইংৰাজীত লিখা আছে এনেদৰে, ইন দ্য লাষ্ট ডেইজ। অসমীয়াত আগলৈ বুলি লিখা আছে, আগলৈ, কিন্তু শেষকালত বুলিহে লিখা হ'ব লাগিছিল, ইছৰাইল জাতিৰ শেষকাল। ইছৰাইল জাতিৰ শেষকাল খ্ৰীষ্টীয় মণ্ডলীৰ শেষকালতকৈ বেলেগ হ'ব। বিশেষ যুগৰ পাৰ্থক্য এটা আছে আৰু আমি সেইটো মন কৰা উচিত। এতিয়া তেওঁ ইছৰাইল জাতিৰ শেষকালৰ কথা কৈছে। তেওঁৰ বাৰজন পুত্ৰৰ পৰা উৎপত্তি হোৱা বাৰটা ফৈদেৰে গঠিত হোৱা জাতিটোৰ এই ফৈদ বাৰটাৰ কি হ'ব সেই কথা তেওঁ কৈছে। এজন ছেমিনাৰীৰ ছাত্ৰই জাকুবৰ পুত্ৰকেইজন আৰু তেওঁলোকৰ পৰা উৎপন্ন হোৱা ফৈদকেইটাৰ সম্বন্ধীয় ভাৱবাণীবোৰৰ ওপৰতেই গৱেষণা পত্ৰ লিখিছিল। তেওঁৰ সেই গৱেষণা পত্ৰত এই ফৈদবোৰৰ বিষয়ে লিখা ভাৱবাণীবোৰ, বিশেষকৈ দ্বিতীয় বিৱৰণ 33 নম্বৰ অধ্যায়ত মুচিৰ যোগেদি দিয়া ভাৱবাণীবোৰ কি যে সুন্দৰভাৱে ফুলিয়াইছে সেই কথাটো মন কৰিবলগীয়া। বহুতো লোকেই ইছৰাইল জাতিৰ সৈতে জড়িত কিছুমান ভাৱবাণী ফলিওৱাৰ কথা কয়, এই কথা সঁচা। কিন্তু আমি কথাটো আৰু বেছি কম পৰিসৰলৈ লৈ আনিব পাৰোঁ, ইছৰাইলক 12টা ভাগত ভগাই, আৰু 12টা ফৈদৰ প্ৰতিটো ফৈদৰ বাবেই যে ঈশ্বৰৰ কিবা ক'বলগীয়া আছে সেই কথাটো মন কৰি। ইছৰাইল জাতি সম্বন্ধে ঈশ্বৰে জনোৱা ভাৱবাণী ফলিয়াইছে, আৰু জাতিটোৰ প্ৰত্যেক ফৈদ সম্বন্ধে জনোৱা ভাৱবাণীও ফলিয়াইছে। প্ৰিয় শ্ৰোতা, এই কথাটো বিশেষভাৱে মন কৰিবলগীয়া। আমাৰ আগত থকা এই অধ্যায়টোত আমি দেখিবলৈ পাম শেষকালত প্ৰতিটো ফৈদৰ অৱস্থা কি হ'ব সেই বিষয়ে ভাৱবাণী। তাৰে কিছুমান ইতিমধ্যেই ফলিয়াই গ'ল, আৰু বেছিভাগেই চূড়ান্তভাৱে ফলিয়াবলৈ এতিয়াও বাকী। আমি কেৱল থুলমূলকৈহে কথাখিনি কৈ যাম। যদিহে আপুনি অলপ বহলভাৱে অধ্যয়ন কৰিব বিচাৰে, তেনেহ'লে এই দুখন কিতাপ পঢ়িব পাৰে, পেৰাডাইজ টু প্ৰিজন, ষ্টাডিজ ইন জেনেছিছ বাই ডেভিছ, আৰু দ্য জেনেছিছ ৰেকৰ্ড বাই মৰিছ। এতিয়া আমি 2 নম্বৰ পদটো চাওঁ হওক। হে জাকুবৰ পুত্ৰবিলাক, গোট খাই শুনা, তোমালোকৰ পিতৃ ইছৰাইলৰ বাক্য শ্ৰৱণ কৰা। এতিয়া বৃদ্ধ জাকুব বিচনাত উঠি বহিছে। আমি এনেকুৱা ছবিও দেখিছো য'ত তেওঁক বিচনাত পৰি হাত মেলি থকা অৱস্থাত দেখুওৱা হৈছে যেন তেওঁ উঠিবই নোৱাৰে। সেইটো কিন্তু সঁচা নহয়। তেওঁ লাখুটিত ভৰ দি আওজিছিল আৰু সেই কথা আমি ইব্ৰী 11 অধ্যায়ৰ 21 পদত পঢ়িবলৈ পাওঁ। আচলতে বৃদ্ধ জাকুব তেওঁৰ গোটেই জীৱনকালত কেৱল গতি কৰিয়েই থাকিল আৰু তেওঁ গৈ থাকিবই বিচাৰে। মৃত্যু আচলতে এটা লজ্জাৰ নিচিনাহে কথা। অতি অসময়ত ই আহে, যি সময়ত আমি এই পৃথিৱীত গতি কৰি থাকিব বিচাৰোঁ। এজন মানুহে কৈছিল, মই দুবছৰৰ বাবে আগতীয়াকৈ মানুহক সময় দি থওঁ, কিন্তু সেইমতে মই কাম কৰিব পাৰিম নে নাই নাজানো। মই সেই এপইণ্টমেণ্টবিলাক গ্ৰহণ কৰাৰ সময়ত এটা চৰ্ততহে গ্ৰহণ কৰোঁ। চৰ্তটো হৈছে যদিহে মই জীয়াই থাকোঁ। জাকুবেও দেখা পাইছিল যে তেওঁ আৰু গতি কৰি থাকিব নোৱাৰে। তেওঁ লাখুটিত ভেজা দি আছিল। তেওঁ গৈ থাকিবৰ হাবিয়াস কৰিছিল কিন্তু তেওঁ পৰা নাছিল। কিন্তু তেওঁ বিভিন্ন দিশৰ পৰা অতি গুৰুত্বপূৰ্ণ ব্যক্তি আছিল। 3 আৰু 4 পদ, হে ৰুবেন, তুমি মোৰ জ্যেষ্ঠ পুত্ৰ, মোৰ বল আৰু মোৰ শক্তিৰ প্ৰথম ফল, তুমি মহিমা আৰু পৰাক্ৰমত প্ৰধান। তুমি উতলা পানীৰ নিচিনা হোৱাত তোমাত প্ৰাধান্য নাথাকিব, কিয়নো তুমি নিজ পিতৃৰ শোৱা খাটলৈ উঠি গৈছিলা। তেতিয়া তুমি অপবিত্ৰ কৰ্ম কৰিছিলা, সি মোৰ শয্যালৈ উঠি গৈছিল। এই আদিপিতৃসকলে বংশ পৰম্পৰাৰ গুৰুত্বটো বুজি পাইছিল আৰু সেইটো আজিও এটা বিশেষ গুৰুত্বপূৰ্ণ বিষয়। যেনে পিতৃ তেনে পুত্ৰ। জাকুবে সেইটো জানিছে আৰু দেখিবলৈ পাইছে যে ৰুবেন বহু বিষয়ত তেওঁৰ নিচিনাই, উতলা পানীৰ নিচিনা, পানীৰ দৰে অস্থিৰ। জাকুবো আগতে তেনেকুৱাই আছিল। এই কথাটো তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ ক্ষেত্ৰতো খাটে। তোমাত প্ৰাধান্য নাথাকিব। ৰুবেন কেতিয়াও প্ৰধান হ'ব পৰা নাছিল। তেওঁ কোনো ক্ষেত্ৰতেই আনতকৈ সফল হ'ব পৰা নাছিল। কিছুমান ক্ষেত্ৰত তেওঁ কৃতিত্ব অৰ্জন কৰিলেও কেতিয়াও আনতকৈ আগ হ'ব পৰা নাছিল। আজি বহুতো তেনেকুৱা মানুহ আছে। তেওঁলোক নিজক লৈয়ে সন্তুষ্ট আৰু কেতিয়াও শ্ৰেষ্ঠত্ব লাভ কৰিব নিবিচাৰে। এজন অতি ভাল প্ৰচাৰক আছিল। তেওঁ ইচ্ছা কৰা হলে খুব ভাল লেখক হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ হ'ব নিবিচাৰিলে। তেওঁ 2 সৰু পুস্তিকা মাত্ৰ লিখিছিল। তেওঁ খুব ভাল বাইবেল শিক্ষকো হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ হ'ব খোজা নাছিল। তেওঁ যি কৰিবলৈ মন কৰিলে কেৱল তাকেহে কৰি গ'ল। তেওঁ অলপ সফলতাতেই সন্তুষ্ট হ'ল, কিন্তু শ্ৰেষ্ঠত্ব অৰ্জন কৰিবলৈ হাবিয়াস নকৰিলে। ইয়াত জাকুবে ৰুবেনৰ যিটো ঘটনা উল্লেখ কৰিছে সেইটো অতি দুখ লগা ঘটনা। আমি আদিপুস্তকখন অধ্যয়ন কৰোঁতে এই ঘটনাটো আলোচনা কৰা নাছিলোঁ, কাৰণ সেইটো আলোচ্য বিষয় বুলি ভবা নাছিলোঁ। আজিকালিৰ সাহিত্য, নাটক, চিনেমা আৰু টেলিভিছনে এই বিষয়টোৰ কথা আমাক বহুত জনাই আমনি লগাই দিয়ে। আমি মানুহৰ পাপতেই আলোচনা সীমাবদ্ধ কৰি ৰখাটো ঈশ্বৰে নিবিচাৰে, কিন্তু ঈশ্বৰে আমাক এইবুলিহে পৰামৰ্শ দিছে, ফিলিপিয়া 4:8 পদত পাঠ কৰি দিছো, শেষতে হে ভাইবিলাক, যি যি সত্য, যি যি আদৰণীয়, যি যি ন্যায়, যি যি শুদ্ধ, যি যি প্ৰিয়, যি যি সুখ্যাতিযুক্ত, যিকোনো সদগুণ আৰু যিকোনো প্ৰশংসা হওক, সেই সকলোৰে আলোচনা কৰা। কিন্তু মানুহৰ পাপৰ ঘটনাটো ঈশ্বৰে লিপিবদ্ধ কৰি ৰাখে যাতে আমি মানৱ জাতিৰ প্ৰকৃত ছবিখন দেখা পাব পাৰোঁ। পাছৰ ভাই দুজনকো একে শ্ৰেণীতেই পেলোৱা হৈছে। তেওঁলোক সহুদৰ ভাই, লেয়াৰ সন্তান। 5 পদ, চিমিয়ন আৰু লেবি একে মাকৰেই সন্তান। সিহঁতৰ তৰোৱাল বলাৎকাৰৰ অস্ত্ৰ। আপোনাৰ নিশ্চয় মনত আছে, তেওঁলোকে ছিকিমৰ এখন নগৰ ছালেমলৈ গৈ তাৰ সকলো লোকক কেনেদৰে বধ কৰিছিল, কাৰণ তাৰ এজন মানুহে তেওঁলোকৰ আপোন ভনীয়েকক বলাৎকাৰ কৰিছিল। তেওঁলোকে গোটেই নগৰখনৰ ওপৰতেই প্ৰতিশোধ লৈছিল। তেওঁলোকে সেই কাম কৰা উচিত নাছিল আৰু জাকুবে সেই কথাটো মনত পেলাই দিছে। ছয় আৰু সাত নম্বৰ পদ, হে মোৰ মন, তুমি সিহঁতৰ সভাত নুসুমাবা, হে মোৰ গৌৰৱ, সিহঁতৰ সমাজত যোগ নিদিবা, কিয়নো সিহঁতে ক্ৰোধত নৰহত্যা কৰিলে আৰু মইমতালি কৰি ভতৰাৰ পাঁচ ঠেঙৰ শিৰ ছেদন কৰিলে। সিহঁতৰ খং অভিশপ্ত হওক, কিয়নো সেয়ে প্ৰচণ্ড, আৰু সিহঁতৰ ক্ৰোধো, কাৰণ সেয়ে নিষ্ঠুৰ। মই জাকুবৰ মাজত সিহঁতক ভাগ কৰিম, ইছৰাইলৰ মাজত সিহঁতক ছিন্ন ভিন্ন কৰিম। লেবীৰ মাজত আমি ঈশ্বৰৰ গৌৰৱময় অনুগ্ৰহৰ এখন ছবি দেখা পাওঁ। এইটো সত্য যে তেওঁলোকক ইছৰাইলৰ মাজত হিচৰতি কৰি পেলোৱা হৈছিল, কিন্তু তেওঁলোক পুৰোহিতৰ ফৈদ হোৱা কাৰণেহে তেনে কৰা হৈছিল। ঈশ্বৰৰ অনুগ্ৰহেহে লেবীৰ নিচিনা নিষ্ঠুৰ লোক এজনক লৈ তেওঁৰ পৰা মহাপুৰোহিতৰ ফৈদ উৎপন্ন কৰিব পাৰে। প্ৰিয় শ্ৰোতা, আজি ঈশ্বৰৰ অনুগ্ৰহতেই আমাৰ নিচিনা পাপী মানুহো পৰিৱৰ্তিত হৈ ৰাজকীয় পুৰোহিত হ'ব পৰা হৈছো। প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীয়েই আজি পুৰোহিত। তেওঁলোকৰ মাজত বিশ্বাসীলৈ অহা মদপী, বেশ্যা, নৰবধিও থাকিব পাৰে। বহুতো মণ্ডলীত এনেকুৱা পৰিৱৰ্তিত লোক আছে। তেওঁলোক ঈশ্বৰৰ ৰাজ্যত কেনেদৰে পুৰোহিত হ'ল, আমি যেনেকৈ হ'লো তেনেকৈয়ে, ঈশ্বৰৰ অপূৰ্ব অনুগ্ৰহৰ বলত। প্ৰথম পিতৰ এক নম্বৰ অধ্যায়ৰ ওঠৰ আৰু ঊনৈশ পদত এইবুলি লিখা আছে, তোমালোকে জানা যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা তোমালোকে সোণ ৰূপ আদি ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে মুক্ত হলা এনে নহয়। নিঘুনি আৰু নিষ্কলংক মেৰ পোৱালীস্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হলা। তাৰ পাছত আকৌ প্ৰথম পিতৰ দুই নম্বৰ অধ্যায়ৰ পাঁচ নম্বৰ পদত এইবুলি কোৱা হৈছে, তেওঁলৈ তোমালোকে আহি নিজেও জীয়া শিলৰ দৰে গঠা হৈ হৈ যীশুখ্ৰীষ্টৰ দ্বাৰাই ঈশ্বৰৰ পৰম গ্ৰাহ্য আত্মিক যজ্ঞ উৎসৰ্গ কৰিবলৈ পবিত্ৰ পুৰোহিতসমূহ হ'বৰ অৰ্থে এক আত্মিক ঘৰ হৈ উঠিছা। তেওঁ কাৰ কথা কৈ আছে? খ্ৰীষ্টৰ বহুমূলীয়া তেজৰ দ্বাৰা কিনা হোৱা লোকসকল, অৰ্থাৎ আমি খ্ৰীষ্টীয় বিশ্বাসীসকল। ৰুবেনে প্ৰথম স্থান হেৰুৱালে, ছিমিয়ন আৰু লেবীয়েও প্ৰথম স্থান হেৰুৱালে। এই ফৈদকেইটাৰ পৰা ৰজা নোলায়। আন এজন ল'ৰা আছিল, তেওঁ পাপী আছিল, কিন্তু ঈশ্বৰৰ অনুগ্ৰহে তেওঁলৈ কি কৰিলে সেইটো আমি দেখিবলৈ পাম। আঠ নম্বৰ পদ, হে যিহুদা, তোমাক হলে নিজ ভাইবিলাকে প্ৰশংসা কৰিব, তোমাৰ হাতে শত্ৰুবোৰৰ ডিঙি ধৰিব, তোমাৰ পিতৃৰ সন্তানবিলাকে তোমাৰ আগত প্ৰণিপাত কৰিব, তোমাৰ পিতৃৰ সন্তানবিলাকে তোমাৰ আগত প্ৰণিপাত কৰিব। কিয়? কাৰণ প্ৰভু যীশু এই যিহুদাৰ ফৈদতেই জন্মিছিল আৰু তেওঁৰ আগতেই সকলোৱে প্ৰণিপাত কৰিব। ন নম্বৰ পদ, যিহুদা যুবা সিংহ, হে মোৰ বোপা, তুমি পশু চিৰি পেলোৱাৰ পৰা উঠি আহিলা, সি সিংহৰ দৰে পৰি শুইছে, এনেকি সিংহিনীৰ দৰে শুইছে, কোনে তাক জগাব? ইয়াতে আমি শাস্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ ভাৱবাণী পাওঁ। দহ নম্বৰ পদ, চিলো নাহে মানে যিহুদাৰ পৰা ৰাজদণ্ড নাযাব আৰু তাৰ ভৰি দুখনৰ মাজৰ পৰা বিচাৰ দণ্ড নুগুচিব, লোকসমূহ সেইজনাৰ আজ্ঞাধীন হ'ব। চিলো নাহে মানে, চিলো মানে শাসনকৰ্তা। এইটো ঈশ্বৰৰ বাক্যত থকা এটা অতি গুৰুত্বপূৰ্ণ ভাৱবাণী। ইতিমধ্যে আমাক কোৱা হৈছে যে নাৰীৰ বংশ হ'ব, আৰু সেয়া আচলতে খ্ৰীষ্টৰ বিষয়ে দিয়া প্ৰথমটো ভাৱবাণী। আদি পুস্তক তিনি নম্বৰ অধ্যায়ৰ
15 নম্বৰ পদত আমি এই বুলি পঢ়িবলৈ পাওঁ, আৰু মই তোৰে নাৰীৰে মাজত আৰু তোৰ বংশৰে নাৰীৰ বংশৰে মাজত শত্ৰুভাৱ উৎপন্ন কৰিম, সি তোৰ মূৰ গুৰি কৰিব আৰু তই তাৰ গুৰুৱা গুৰি কৰিবি। নাৰীৰ বংশই সৰ্পৰ মূৰ গুৰি কৰিব, তেওঁৱেই বিজয় অৰ্জন কৰিব, এই প্ৰথম ভাৱবাণীটো আমি আদি পুস্তকত পাওঁ। তাৰ পাছত সেই বংশটো আব্ৰাহাম, ইছহাক আৰু জাকুবৰ যোগেদি আহিব বুলি জনোৱা হৈছে। এতিয়া এই বংশ যিহুদাৰ হ'ব বুলি কোৱা হৈছে, অৰ্থাৎ যিহুদাৰ বংশতেই তেওঁ আহিব। লগতে চিলো শব্দৰ অৰ্থ হৈছে জিৰণি আৰু শান্ত অৱস্থা, অৰ্থাৎ নাৰীৰ বংশ যিহুদাৰ বংশ খ্ৰীষ্টই আনিব প্ৰশান্তি। মনত পেলাওকচোন, যেতিয়া যীশুখ্ৰীষ্ট এই পৃথিৱীত আছিল, তেওঁক প্ৰত্যাখ্যান কৰাবিলাকৰ পৰা ঘূৰি মানুহবিলাকক কৈছিল, হে পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত লোকসকল, মোৰ ওচৰলৈ আহা, মই তোমালোকক জিৰণি দিম। মঠি 11 নম্বৰ অধ্যায়ৰ 28 নম্বৰ পদ। সেয়ে চিলো, চিলো আহিল, খ্ৰীষ্ট চিলো, কিন্তু তেওঁ ৰাজদণ্ডও ধৰিব। এই বিশ্বজগতখনৰ ৰাজদণ্ড দালি ধৰিব গজালবিদ্ধ হাতে। এই অধ্যায়ৰ 24 নম্বৰ পদৰ শেষ ভাগত আমি পঢ়িবলৈ পাওঁ যে ঈশ্বৰৰ পৰাই আহিব মেৰখীয়া জনা, ইছৰাইলৰ শিলা। গতিকে এই চিলোহেই এজন মেৰখীয়াও আৰু এটি শিলাও। আমি গণনা পুস্তক 24 নম্বৰ অধ্যায়ৰ 17 নম্বৰ পদত পাম যে এটি তৰাৰ বিষয়ে ভাৱবাণী কৰা হৈছে। খ্ৰীষ্টৰ আগমনে কিমান কি বুজায় ভাবি চাওকচোন। তেওঁ হৈছে নাৰী আৰু আদিপিতৃসকলৰ আগত প্ৰতিজ্ঞা কৰা সেই বংশ। তেওঁৱেই হৈছে প্ৰশান্তি অনা চিলো। তেওঁৱেই হৈছে হাতত ৰাজদণ্ড লোৱা ৰজা। তেওঁ হৈছে নিজৰ জীৱন দিয়া মেৰখীয়া, আৰু তেওঁৱেই হৈছে ভৱিষ্যতে আহিবলগীয়া প্ৰধান ৰক্ষক। তেওঁ হৈছে সেই শিলা, যি শিলাক ঘৰ নিৰ্মাতাসকলে প্ৰত্যাখ্যান কৰিছিল, পাছত সেই শিলাই হ'ল গৈ চুকৰ প্ৰধান শিল। তেওঁ হৈছে তৰা, তেওঁৰ মণ্ডলীৰ বাবে উজ্জ্বল প্ৰভাতীয় তৰা। তেওঁ হৈছে আদমৰ পৰা শেথৰ যোগেদি আগবাঢ়ি যোৱা বংশ, শেথৰ পৰা এই বংশ নোহৰ জৰিয়তে শ্যামলৈ, আৰু শ্যামৰ পৰা আব্ৰাহাম, ইছহাক, জাকুবৰ যোগেদি আহি এতিয়া যিহুদালৈ আগবাঢ়ি আহিছে। প্ৰিয় শ্ৰোতা, এই সুন্দৰ কথাটো মন কৰক যে ঈশ্বৰে এটা বিশেষ পদ্ধতি আৰু কাৰ্যসূচী অনুসাৰে ইয়াত আগবাঢ়ি আছে, এইটো আমি মন কৰা উচিত। এতিয়া আমি 11 আৰু 12 নম্বৰ পদ দুটা পঢ়ি দিব খুজিছো। সি দ্ৰাক্ষালতাত নিজৰ ডেকা গাধ আৰু উত্তম দ্ৰাক্ষালতাত নিজৰ গাধ পোৱালি বান্ধি নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত আৰু নিজ কাপোৰ দ্ৰাক্ষাগুটিৰ তেজ ৰূপ ৰসত ধুইছে। তাৰ চকু দ্ৰাক্ষাৰসেৰে ৰঙা আৰু তাৰ দাঁত গাখীৰেৰে বগা। তেওঁ বাৰু কাৰ কথা কৈ আছে? প্ৰভু যীশু জেৰুচালেমলৈ আহিছিল এটা গাধৰ পিঠিত উঠি, নিজকে মচীহ, ৰজা, পৰিত্ৰাতা বুলি প্ৰকাশ কৰি। তেওঁ নিজ বস্ত্ৰ দ্ৰাক্ষাৰসত আৰু নিজ কাপোৰ দ্ৰাক্ষাগুটিৰ তেজ ৰূপ ৰসত ধুইছে। কেনে দ্ৰাক্ষাৰস? তেজ, তেওঁৰ নিজৰ তেজ। কিন্তু যেতিয়া খ্ৰীষ্ট পিছৰবাৰ আহিব, তেওঁৰ বস্ত্ৰ হ'ব ৰঙা। এইবুলি প্ৰশ্ন সোধা হৈছে, তোমাৰ সাজ ৰঙা বৰণীয়া আৰু তোমাৰ বস্ত্ৰ কুণ্ডত দ্ৰাক্ষাগুটি গছকুটাৰ কাপোৰৰ নিচিনা কিয়? যিচয়া 63 নম্বৰ অধ্যায়ৰ 2 নম্বৰ পদ। সেই সময়ত তেওঁৰ নিজৰ তেজত নহ'ব, কিন্তু তেওঁৰ শত্ৰুবোৰৰ তেজেৰে তেওঁৰ বস্ত্ৰ ৰঙা হ'ব। এই কথাটোৱে খ্ৰীষ্টই সুধ বিচাৰ দণ্ড বিহিবলৈ অহা দ্বিতীয় আগমনৰ সময়ৰ কথাটোকেই কোৱা হৈছে। যিহুদাক দিয়া এই ভাৱবাণীটো শাস্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ ভাৱবাণী। আৰু আচলতে ইয়াত আহিবলগীয়া যীশুখ্ৰীষ্টৰ বিষয়ে জনোৱা হৈছে। তেৰ নম্বৰ পদ, জবুলুনে সমুদ্ৰৰ তীৰত বসতি কৰিব, সি জাহাজবোৰৰ আশ্ৰয়ৰ তীৰ হ'ব আৰু চিদুনলৈকে তাৰ সীমা হ'ব। জবুলুনৰ ফৈদটো দেশখনৰ উত্তৰ অংশত সাগৰৰ পাৰে পাৰে সংস্থাপিত হৈছিল। চৈধ্য আৰু পোন্ধৰ নম্বৰ পদ, ইছাখৰ বলৱান গাধ, সি দুটা গঁড়ালৰ মাজত শুৱে, সি জিৰণিক ভাল দেখি আৰু দেশক সুন্দৰ দেখি ভাৰ ববলৈ নিজৰ কান্ধ পাতি দিল, কাম কৰি দিবলগীয়া বন্দী হ'ল। ইছাখৰো অৱশেষত কনান দেশৰ উত্তৰ অংশত সংস্থাপিত হৈছিল। তেওঁলোকে জাতিটোৰ গঠনৰ কামত যথেষ্ট কাম কৰিছিল, তেওঁলোক কৰ্মী, ইয়াত এই ভাৱটোৱেই প্ৰকাশ পাইছে। প্ৰিয় শ্ৰোতা, আজি আমি নীৰৱ সংখ্যাগৰিষ্ঠৰ কথা কওঁ, আপোনাৰ মোৰ নিচিনা সাধাৰণ মানুহ। আমি টেলিভিশ্যনত নোলাওঁ, অলপ আচহুৱা ধৰণৰ মানুহবোৰহে টেলিভিশ্যনত ওলায়। তেওঁলোককেই মানুহে ডাঙৰ মানুহ বুলি ভাবে, তেওঁলোকেই প্ৰয়োজনীয় মানুহ বুলি সমাজে আমাক পতিয়ন নিয়াব খোজে। কিন্তু আমাৰ দেশ তথা জাতিৰ তেওঁলোক আচলতে মেৰুদণ্ড নহয়। জবুলুন আৰু ইছাখৰৰ নিচিনা সৰু ফৈদ দুটা ইছৰাইলৰ মেৰুদণ্ডৰ নিচিনা আছিল তেওঁলোক যেতিয়া সেই প্ৰতিজ্ঞাৰ দেশত সংস্থাপিত হৈছিল। প্ৰিয় শ্ৰোতা, হয়তো আপুনিও তেনেদৰে নীৰৱে কাম কৰি যায়, হয়তো আপোনালৈ কোনেও লক্ষ্য নকৰে, কিন্তু ঈশ্বৰে আপোনাৰ সেই কামৰ কথা কেতিয়াও নাপাহৰে। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
সংগীতেৰে শুভ সংবাদ মিলাও আমি ঘৰে ঘৰে, মুক্তিদাতাই জন্ম ললে পাপীক উদ্ধাৰিবলৈ। সংগীতেৰে শুভ সংবাদ মিলাও আমি ঘৰে ঘৰে, মুক্তিদাতাই জন্ম ললে পাপীক উদ্ধাৰিবলৈ।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা,
ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100 1। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
Deep thought.